ভক্তিবচন অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম প্ৰিয় শ্ৰোতা।
জীৱনৰ একাবেকা বাটত চলোতে সকলো সময়ত সহায় হবলৈ এয়া আমি লৈ আহিছো বাইবেল শাস্ত্ৰৰ জীৱনময় বাক্য ভক্তিবচন।
বাইবেল শিক্ষা শুনাৰ আগতে এতিয়া আহক এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰোঁ।
আত্মগ্লানিয়ে অশ্রুধারিরে আনিছে শরণলৈ যীশুৰ। হাইরে মনৰ ভাবনাবোৰ সুখে করে হিয়া গধুৰ, এই আত্মগ্লানিয়ে অশ্রুধারিরে আনিছে শরণলৈ যীশুৰ। হাইরে মনৰ ভাবনাবোৰ
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠান শুনি কেনে পাইছে? আমালৈ কেতিয়াবা চিঠি লিখি জনাইছেনে? যদিহে চিঠি লিখা নাই, অনুগ্ৰহ কৰি আজিয়ে দুখাৰিমান লিখি পঠিয়াবচোন। আহকচোন বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ হওক। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰো। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ হৈও আমাৰ দৰে ক্ষুদ্ৰ মানৱক যে ইমান প্ৰেম কৰা, সেই কথা ভাবিলেই আচৰিত হওঁ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক পৰিত্ৰাণ দিবলৈ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। তেওঁ ক্ৰুচত নিজৰ পবিত্ৰ তেজেৰে আমাৰ পাপৰ প্ৰায়চিত্ত কৰিলে। আজি তেওঁত বিশ্বাস কৰি আমি অনন্ত জীৱন লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। প্ৰাৰ্থনা কৰিছো তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আমি বাইবেলৰ এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিম, আৰু সেই পুস্তকখন হৈছে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ ইয়ুবৰ বিৱৰণ নামৰ পুস্তক। এই ইয়ুব পুস্তকখন বৰ শিক্ষামূলক পুস্তক। গীতমালা, হিতুপদেশ, উপদেশক, পৰম গীত আৰু বিলাপ, এই আটাইকেইখন পুস্তক সামৰি এই ইয়ুবৰ পুস্তকখনো পদ্য আকাৰত লিখা লিখনি। এইকেইখনৰ ভিতৰত ইয়ুব পুস্তকখনেই প্ৰথম। এই পুস্তককেইখন পদ্য আকাৰত লিখা হলেও এইবোৰত কোনো কাল্পনিক ঘটনা বা কাহিনী লিখা হোৱা নাই। পদ্যৰ আকাৰত লিখা মানে যে ছন্দ বা লয় মিলাই লিখা পুস্তক, ঠিক সেইটো নহয়। ইব্ৰী পদ্যত আচলতে একেটা ধাৰণাকেই দুহাৰি লিখা হয় আৰু তাক সমান্তৰাল ধাৰণা বোলা হয়। ইয়ুব পুস্তকৰ কথা বতৰা আৰু তৰ্ক বিতৰ্কবোৰকো পদ্য আকাৰে লিখা হৈছে। এই পুস্তকখনৰ লিখক কোন সেই সম্পৰ্কে আমি বিশেষ ভালদৰে নাজানো। কোনো কোনোৱে কয় যে মুচিয়েই ইয়ুব পুস্তকখনৰ লিখক আছিল, আন কিছুমানে ইজৰা, ছলোমন, ইলিহু নাইবা ইয়ুবকেই এই পুস্তকখনৰ লিখক বুলি ক'বলৈ প্ৰয়াস কৰে। তৃতীয়তে আমি ইয়াৰ সময়ৰ বিষয়ে আলোচনা কৰিব পাৰোঁ, কিন্তু ইয়ুবৰ পুস্তকখনৰ ক্ষেত্ৰত বৰ মন কৰিবলগীয়া কথাটো হৈছে যে ইয়ুব কোন যুগত বাস কৰিছিল তাক জনা নাযায়, আনকি কোন ঠাইত বাস কৰিছিল তাকো জনা নাযায়। অৱশ্যে কোৱা হৈছে যে তেওঁ উচ দেশৰ মানুহ আছিল। কোনো এক নিৰ্দিষ্ট স্থান চিহ্নিত কৰি আমি ক'ব নোৱাৰো যে উচ দেশ এইখিনিত বা সৌখিনিত। এইটো বাস্তৱিকতেই বৰ মন কৰিবলগীয়া কথা যে আন পুস্তকবোৰৰ ক্ষেত্ৰত সময় আৰু স্থানটো যেতিয়া ইমান প্ৰয়োজনীয় বিষয়, এই পুস্তকৰ ক্ষেত্ৰত আকৌ সেই প্ৰয়োজনীয় বিষয় দুটাই উল্লেখ নাই। কোনো কোনো পণ্ডিতে ক'ব খোজে যে এই ইয়ুব পুস্তকখন পূৰ্বপুৰুষসকলৰ যুগতেই লিখা হৈছিল। ইয়ুবে যাকোবক জানিছিল হয়তো। ইয়ুব পুস্তকখনত মুচিৰ বিধান বা যাত্ৰাৰ সময়ৰ কোনো ঘটনাৰ উল্লেখ নথকালৈ চাই আমি ক'ব পাৰো যে পুস্তকখন হয়তো অৰণ্যৰ সেই দীঘলীয়া যাত্ৰাৰ আগতেই লিখা হৈছিল। পূৰ্বপুৰুষসকলৰ দিনতেই ইয়ুবৰ পুস্তকখন লিখা হৈছিল বুলি ভবাৰ কেইটামান যুক্তি আগবঢ়োৱা হয়। প্ৰথমতে, ইয়ুবৰ বয়সৰ দীৰ্ঘকাল। পুস্তকখনৰ শেষ অধ্যায় অৰ্থাৎ 42 অধ্যায়ৰ 16 আৰু 17 পদত কোৱা হৈছে, ইয়াৰ পাছত ইয়ুবে আৰু 140 বছৰ জীয়াই থাকি নিজৰ পু নাতি আদি চাৰি পুৰুষলৈকে দেখিলে। এইদৰে ইয়ুবে বৃদ্ধ হৈ সম্পূৰ্ণ আয়ুস পাই প্ৰাণ ত্যাগ কৰিলে। ইয়াৰ পাছত বুলি কৈ ইয়ুবৰ জীৱনত এই সকলোবোৰ ঘটনা ঘটি যোৱাৰ পাছত তেওঁ আৰু 140 বছৰ জীয়াই থাকি চাৰি পুৰুষলৈকে নাতিপুতিৰ মুখ দেখা পাইছিল। যদি ধৰি লওঁ যে এই সকলোবোৰ ঘটনা ঘটি যোৱাৰ সময়ত ইয়ুবৰ 70-80 বছৰমান বয়স হৈছিল, তেতিয়াহ'লে মৃত্যুৰ বছৰলৈকে তেওঁৰ বয়স 210-220 হৈছিল। পূৰ্বপুৰুষসকলৰ সময়ত সেইদৰে মানুহবিলাকে দীৰ্ঘদিনৰ বয়স লাভ কৰিছিল আৰু সেই ভিত্তিতেই ইয়ুবকো সেই সময়ৰ লোক বুলি কোৱা হয়। দ্বিতীয়তে, পৰিয়ালটোত ইয়ুবে মহাপুৰোহিতৰ ভূমিকা পালন কৰিছিল। ইয়ুবৰ পুস্তকত যিহেতু কোনো ইছৰাইলৰ সন্তানৰ বা কোনো পুৰোহিতৰ উল্লেখ নাই, সেয়ে এই সকলোবোৰ অস্তিত্বলৈ অহাৰ পূৰ্বেই ইয়ুবৰ ঘটনাবোৰ ঘটিছিল, অৰ্থাৎ ইছৰাইল জাতি অস্তিত্বলৈ অহাৰ আগতেই ইয়ুব আছিল। আৰু সেয়ে যদি সঁচা হয় তেন্তে সেয়া পূৰ্বপুৰুষসকলৰ যুগতেই হ'ব লাগিব। তৃতীয়তে, ইয়ুব পুস্তকৰ বিৱৰণত ইলিফজৰ উল্লেখ আছে। আদি পুস্তকত পোৱা যায় যে এই ইলিফজ আছিল এছৌৰ আটাইতকৈ ডাঙৰ পুত্ৰ। আদিপুস্তক 36 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদত এই বিষয়ে পাওঁ, এছৰ সন্তানবিলাকৰ এই নাম এছৰ তিৰোতা আদাৰ পুত্ৰ ইলিফজ। গতিকে ইয়াৰ দ্বাৰাই এয়া সম্ভৱ হ'ব পাৰে যে ইয়ুব জাকুবৰ সমসাময়িক লোক আছিল। চতুৰ্থতে আমি ইয়ুব পুস্তকখনৰ উদ্দেশ্যৰ বিষয়ে চাব পাৰোঁ। এই পুস্তকখন এখন দাৰ্শনিক শিক্ষাৰ পুস্তক। এই পুস্তকখনত বহুকেইটা মানৱ সমস্যাৰ অৱতাৰণা কৰি সেইবোৰৰ খণ্ডনৰ কথাও কোৱা হৈছে। সেইবোৰৰ উদ্দেশ্যৰেই পুস্তকখন লিখা হৈছিল। তলৰবিলাক সমস্যা এইখন পুস্তকে অৱতাৰণা কৰা আমি দেখিবলৈ পাওঁ। প্ৰথমটো হৈছে ধাৰ্মিক লোকসকলে কিয় দুখ কষ্টৰ মাজেৰে দিন কটাবলগীয়া হয়। এইদৰে ধাৰ্মিক লোকে কিয় দুখ কষ্টৰ মাজেৰে চলিবলগীয়া হয় তাৰ কাৰণ এই পুস্তকত কোৱা হৈছে। কিন্তু বহু বাইবেল শিক্ষকে বিশ্বাস কৰে যে ধাৰ্মিক লোকসকলে কিয় দুখ কষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰিবলগীয়া হয় তাৰ কাৰণ কোৱাটোৱেই এই পুস্তকৰ মূল উদ্দেশ্য নহয়। দ্বিতীয়তে, ঈশ্বৰ আৰু ঈশ্বৰৰ লোকসকলৰ বিৰুদ্ধে ছয়তানৰ যি অহৰহ বিদ্ৰোহ সেয়াও এটা ডাঙৰ সমস্যা। বহুতে বিশ্বাস কৰে যে ধাৰ্মিক ইয়ুবৰ ঘটনা প্ৰবাহৰ মাধ্যমেৰে সেই বিদ্ৰোহী ছয়তানক ঈশ্বৰে এটা ধমক দিয়াৰ কথা প্ৰকাশ কৰিবলৈ এই পুস্তকখন লিখা হৈছে। তৃতীয়তে, ঈশ্বৰৰ ইচ্ছাৰ দৰে মানুহৰ যেতিয়া দুখ কষ্ট হয় তেতিয়া মানুহ অধৈৰ্য হৈ পৰে। সেয়া মানুহৰ নিশ্চয় এটা ডাঙৰ সমস্যা। তেনে অধৈৰ্য মানুহক ধৈৰ্য শিকোৱাটোৱেই এই পুস্তকৰ এটা মূল উদ্দেশ্য বুলি কিছুমান বাইবেল শিক্ষকে কয়। আনকি পত্ৰলেখক জাকুবেও তেওঁৰ পত্ৰত কৈছে, ইয়ুবৰ ধৈৰ্যৰ বিষয়ে তোমালোকে শুনিলা, জাকুব 5:11। চতুৰ্থতে, মানুহে নিজৰ আধ্যাত্মিক অৱস্থা নজনাটো, নিজকে চিনি নোপোৱাটো এটা ডাঙৰ আত্মিক সমস্যা। ইয়ুবৰো সেই অৱস্থা হৈছিল। ইয়ুবে যেন নিজকে উদ্ঘাটন কৰি জানিব পাৰে তেওঁ কোন আৰু নিজকে চিনি পাই নম্ৰ হ'ব পাৰে, নম্ৰ হৈ যেন তেওঁ অনুতপ্ত হ'ব পাৰে, সেই উদ্দেশ্যেই এইখন পুস্তক লিখা হৈছে বুলি বহুতো বাইবেল শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে বিশ্বাস কৰে। আন কথাত, আমাক সকলোকে অনুতাপকৰণ শিকোৱাৰ উদ্দেশ্যেৰেই এই পুস্তকখন লিখা হৈছে। আমি প্ৰায়ে দেখোঁ যে মানুহে যেতিয়া অনুতাপকৰণ বা অনুশোচনাকৰণৰ বিষয়ে কিবা কবলৈ বা লিখিবলৈ যায় তেতিয়া তেওঁলোকে এনে লোকক তেওঁলোকৰ বক্তব্য বা লিখনিৰ বাবে নিৰ্বাচন কৰি লয় যিসকলৰ জীৱন পাপেৰে আৰম্ভ হয়। অনুতাপকৰণৰ কথা শিকাবলৈ যাওঁতে ঈশ্বৰে মানুহৰ দৰে নিৰ্বাচন নকৰে। তেওঁ ইয়ুবৰ নিচিনা অতি ধাৰ্মিক এজনকেই তেওঁৰ শিক্ষাৰ উদাহৰণস্বৰূপে নিৰ্বাচন কৰিছে। ঈশ্বৰে ইয়ুবক তেওঁৰ অনুতাপকৰণৰ শিক্ষাৰ কাৰণে নিৰ্বাচন কৰি লৈ আমাক আটাইক শিকাইছে যে ইয়ুবৰ নিচিনা ধাৰ্মিক লোক এজনৰো অনুতাপ কৰাৰ প্ৰয়োজন আছিল। ইয়ুবে নিজে নিজৰ অৱস্থা জানি অনুতপ্ত হৈ কৈছিল, পূৰ্বে তোমাৰ বিষয়ে মই কাণেৰেহে শুনিছিলো, কিন্তু এতিয়া নিজ চকুৰে তোমাক দেখিলো। এই হেতুকে মই নিজকে ঘৃণাইছো, ধূলি আৰু ছাইত বহি খেদ কৰিছো, ইয়ুব 42:5-6। ইয়ুব পুস্তক যিসকলে পঢ়ে তেওঁলোক আটাইয়েই এই কথা জনা দৰকাৰ যে তেওঁলোকে নিজকে যিমানেই ভাল বুলি নাভাবক কিয়, ঈশ্বৰে তেওঁলোকক যেনেদৰে দেখে তেওঁলোকে নিজেও নিজকে তেনেকুৱা অৱস্থাতে দেখিব লাগে, যে তেওঁলোকৰ সকলো ধাৰ্মিকতা লেতেৰা ফটাকানিৰ নিচিনা, যে তেওঁলোকেও অনুতাপ কৰা উচিত। পঞ্চমতে আমি চাব পাৰোঁ ইয়ুব পুস্তকৰ ক্ষেত্ৰত কোনে কি কথা কৈছে। আমি কিছু আগতেই কৈ আহিছো যে ইয়ুব পুস্তকখন এখন দাৰ্শনিক শিক্ষাৰ লিখনি। দাৰ্শনিক তত্ত্বকথাৰ যে লিখনি হয় তাক বহু জ্ঞানী গুণী লোকে স্বীকাৰ কৰি গৈছে। এজন পণ্ডিতে এই পুস্তকখনৰ ক্ষেত্ৰত কৈছে, পুৰণি যুগৰেই হওক বা আজিৰ যুগৰেই হওক, সকলো যুগৰ কবিতাবোৰৰ ভিতৰত এইটোৱেই আটাইতকৈ মহৎ কবিতা। এইখন পুস্তকৰ বিষয়ে আন এজন দাৰ্শনিক পণ্ডিতে এনেদৰে কৈছে, মই ইয়ুবৰ পুস্তকখনক নিজৰা কাপেৰে সৃষ্টি কৰা সকলো সৃষ্টিতকৈ উত্তম সৃষ্টি জ্ঞান কৰোঁ। আন এজন পণ্ডিতে কৈছে, বাইবেল শাস্ত্ৰৰ আন যিকোনো পুস্তকতকৈ এইখন অধিক গৌৰৱময় আৰু অধিক গভীৰতাপূৰ্ণ পুস্তক। আকৌ আন এগৰাকী পণ্ডিতৰ কথাত এনেদৰে প্ৰকাশ পাইছে, ইয়ুব পুস্তকখন ৰচিত হোৱা সকলোবোৰ কবিতাৰ ভিতৰতেই আটাইতকৈ গভীৰ শিক্ষামূলক কবিতা। এতিয়া চাওঁহক এই পুস্তকখনৰ শিক্ষাই মানুহৰ কি ছবি দাঙি ধৰিছে। প্ৰকৃততে পুস্তকখনৰ আৰম্ভণি আৰু শেষ ভাগৰ গদ্য আকাৰৰ বিৱৰণীখিনি সৰগ আৰু পৃথিৱী সকলোকে সামৰি লৈ সৃষ্টি কৰা অতি আকৰ্ষণীয় বিধৰ এখন নাটক। নাটক হলেও কিন্তু কাল্পনিক কাহিনী নহয়, কাৰণ বাইবেল শাস্ত্ৰত বাৰে বাৰে পাওঁ যে ইয়ুবক এগৰাকী ঐতিহাসিক চৰিত্ৰৰূপে আঙুলিওৱা হৈছে। ইয়ুব পুস্তকখনৰ প্ৰথম অধ্যায়ত আমি এই নাটকৰ তিনিটা দৃশ্য দেখিবলৈ পাম। তাৰে প্ৰথম দৃশ্যটো হ'ল উজ দেশত, দ্বিতীয় দৃশ্যটো হ'ল স্বৰ্গত, তৃতীয় দৃশ্যটো পুনৰ উজ দেশত। প্ৰথম দৃশ্যটো চাওঁ আহক। প্ৰথম পদ, উজ দেশত ইয়ুব নামেৰে এজন মানুহ আছিল। সেই পুৰুষ সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোতা আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোতা। উজ দেশ মধ্যপ্ৰাচ্যৰ কোনোবা এঠাইত আছিল বুলিহে আমি অনুমান কৰিব পাৰোঁ, তাতকৈ আৰু বেছি একো নাজানো। আদি পুস্তক 10 নম্বৰ অধ্যায়ৰ 22 আৰু 23 নম্বৰ পদত আমি অলপ ইংগিত পাওঁ যে উজ আছিল অৰামৰ সন্তান আৰু অৰাম আছিল ছেমৰ সন্তান। আকৌ আদি পুস্তক 22 নম্বৰ অধ্যায়ৰ 20 আৰু 21 পদত পাওঁ যে উজ আছিল অব্ৰাহামৰ ভায়েক নাহুৰৰ প্ৰথম সন্তান। যি কি নহওক, আমাক কোৱা হৈছে যে তেওঁৱেই আছিল পুৰণি নগৰ ডামাস্কাছৰ প্ৰতিষ্ঠাতা। ডামাস্কাছ অৱশ্যে পৃথিৱীৰ চহৰবোৰৰ ভিতৰত আটাইতকৈ পুৰণি আৰু অতি প্ৰাচীন কালৰে পৰা আজিলৈকে তাত মানুহে বসতি কৰি আহিছে। সেইকাৰণে আমি ধৰি ল'ব পাৰোঁ যে ইয়ুব নামৰ মানুহজনে ছিৰিয়াৰ কোনোবা এখন অৰণ্যভূমিত বাস কৰিছিল। সেই একে অৰণ্যভূমিলৈকে ঈশ্বৰে পাচনি পৌলকো ঐশ্বৰিক শিক্ষাৰে শিক্ষিত কৰিবলৈ পঠিয়াইছিল। পৌলৰ বাহিৰেও আন কেইবাজনকো শিক্ষা ল'বলৈ ঈশ্বৰে তালৈ পঠিয়াইছিল। এতিয়া চাওকচোন, ভৌগোলিকভাৱে আপোনাৰ উজ দেশ আৰু মোৰ উজ দেশ বেলেগ বেলেগ ঠাইত হ'ব পাৰে। মোৰ উজ দেশ পৃথিৱীৰ যিকোনো ঠাইতে হ'ব পাৰে। উজ দেশ ক'ত সেইটো আচল কথা নহয়। আচল কথাটো হ'ল মোৰ আৰু আপোনাৰ উজ দেশত ঈশ্বৰে আমাক এনে শিক্ষা দিব বিচাৰে যিখিনি শিক্ষা আমাৰ আত্মিক জীৱনৰ বাবে আত্মিক স্নাতকোত্তৰ শিক্ষা হ'ব পাৰে। সেই উজ দেশৰ লোক ইয়ুবৰ বিষয়ে আমাক কোৱা হৈছে যে তেওঁ এজন সিদ্ধ মানুহ আছিল। সিদ্ধ মানে তেওঁ ঈশ্বৰৰ লগত মধুৰ সম্বন্ধ ৰাখিছিল, অৰ্থাৎ তেওঁ ঈশ্বৰৰ নামত বলি উৎসৰ্গা কৰিছিল আৰু সেই উৎসৰ্গ আছিল হোম বলি। ইয়ুবৰ বিষয়ে কোৱা হৈছে যে তেওঁ ঈশ্বৰক ভয় কৰি চলিছিল। তাৰমানে ঈশ্বৰৰ প্ৰতি তেওঁৰ এটা পবিত্ৰ আৰু উচ্চ ধাৰণা আছিল আৰু সেইকাৰণে তেওঁ পাপ কাম আৰু বেয়াৰ পৰা আঁতৰি আছিল। 2 আৰু 3 নম্বৰ পদ চাওক, তেওঁৰ 7 পুতেক আৰু 3 জীয়েকৰ জন্ম হ'ল। তেওঁৰ সম্পত্তি 7,000 মেৰ উচ্চাগ, 3,000 উট, 500 হাল বলদ, 500 গাধী আৰু অতি অধিক দাস দাসী আছিল। এইকাৰণে সেই পুৰুষ পূব দেশৰ লোকবিলাকৰ মাজত সকলোতকৈ মহান আছিল। প্ৰিয় শ্ৰোতা, 10 সন্তানেৰে সৈতে ইয়ুবৰ এটি সুন্দৰ পৰিয়াল আছিল। তেওঁ অতি ধনী আছিল। 4 আৰু 5 নম্বৰ পদ, তেওঁৰ পুতেকবিলাকে গৈ যিদিনা যাৰ পাল পৰে সেইদিনা তাৰ ঘৰত ভোজ খাই গৈ আৰু মানুহ পঠাই 3 ভনীয়েককো লগত লৈ যায়। পাছে তেওঁবিলাকৰ ভোজৰ দিন উকলি গ'লে ইয়ুবে মানুহ পঠাই তেওঁবিলাকক পবিত্ৰ কৰায় আৰু ৰাতিপুৱাতে উঠি তেওঁবিলাকৰ সকলোৰে সংখ্যা অনুসাৰে হোম বলি দিয়ে। কাৰণ ইয়ুবে কয়, কিজানি মোৰ পুহঁতে পাপ কৰি অন্তৰৰ পৰা ঈশ্বৰক বিদায় দিলে। ইয়ুবে সদায় এইদৰে কৰে। প্ৰিয় শ্ৰোতা, ইয়ুবৰ এইটো অতি সুন্দৰ গুণ আছিল যে তেওঁ ধন সম্পত্তিৰ উপচয় আৰু বিলাসিতাৰ মাজত থাকিলেও ঈশ্বৰক পাহৰা নাছিল, ঈশ্বৰক ভয় কৰি চলিছিল। আৰু পুতেকহঁতে নাজানি যদি কিবা পাপ কৰিছে তাৰ বাবেও তেওঁ হোম বলি উৎসৰ্গ কৰিছিল। এতিয়া আমি দ্বিতীয় দৃশ্যলৈ আগবাঢ়ো আৰু এই দৃশ্যটিৰ পাতনি মেলা হৈছে স্বৰ্গত। কিন্তু এই দৃশ্যটিৰ বিষয়ে ইয়ুব বা তেওঁৰ পৰিয়াল নাইবা এই পুস্তকত উল্লেখ থকা কোনো এজনেও একো জনা নাছিল। কিন্তু স্বৰ্গত দেখা পোৱা দৃশ্যটিৰ জৰিয়তে আমি সম্পূৰ্ণকৈ নহলেও আংশিকভাৱে জানিব পাৰিম ঈশ্বৰৰ লোকবিলাকৰ জীৱনত অঘটনবিলাক কিয় ঘটে। 6 নম্বৰ পদ, কোনো এদিন ঈশ্বৰৰ সন্তানবিলাক সদাপ্ৰভু ঈশ্বৰৰ সন্মুখত থিয় হ'বলৈ উপস্থিত হলত তেওঁবিলাকৰ মাজত ছয়তানো উপস্থিত হ'ল। এইটো হ'ল স্বৰ্গৰ দৃশ্য। এই দৃশ্যত ঈশ্বৰৰ সন্তানবিলাক আৰু তাৰ মাজত ছয়তানো উপস্থিত হৈছিল। ঈশ্বৰৰ সন্তানবিলাকৰ বিষয়ে আমি অৱশ্যে বিশেষ একো নাজানো, কিন্তু আমি ভাবোঁ যে তেওঁলোক সংখ্যাত অগণন। কিন্তু তেওঁলোক মানুহ নাছিল, ঈশ্বৰৰ দ্বাৰা সৃষ্ট বিশেষ বুদ্ধিসত্তাৰ প্ৰাণী আছিল। তেওঁবিলাকে নিয়মীয়াকৈ ঈশ্বৰৰ ওচৰত আহি বাৰ্তা দিব লাগিছিল। আমাক কোৱা হৈছে যে তেওঁবিলাকৰ মাজত ছয়তানো আছিল। 7 নম্বৰ পদ, তাতে সদাপ্ৰভু ঈশ্বৰে ছয়তানক সুধিলে, তুমি ক'ৰ পৰা আহিলা? ছয়তানে সদাপ্ৰভু ঈশ্বৰক উত্তৰ দি ক'লে, মই পৃথিৱী ভ্ৰমণ কৰি তাৰ মাজত ইফালে সিফালে ফুৰি আহিলো। হ'ব পাৰে ছয়তানেও তাৰ কামৰ খতিয়ান ঈশ্বৰৰ আগত দাঙি ধৰিছিল। আচৰিত কথা নহয় জানো? পৃথিৱী হ'ল ছয়তানৰ অধিকাৰৰ ঠাই। সেইকাৰণে ছয়তানে কৈছে যে মই পৃথিৱীৰ ইফালে সিফালে ফুৰি আহিলো। বাইবেলে ছয়তানক জগতৰ ঈশ্বৰ বুলি কৈছে। ছয়তান হল আকাশৰ ক্ষমতাযুক্ত অধিপতি, সেইকাৰণে পৃথিৱীৰ ওপৰত তাৰ আজিও ক্ষমতা আৰু স্বাধীনতা আছে। এইকাৰণে প্ৰথম পিতৰ পাঁচ নম্বৰ অধ্যায়ৰ আঠ নম্বৰ পদত আমাক এইদৰে সাৱধান কৰি দিয়া হৈছে, গুজৰি থকা সিংহৰ দৰে তোমালোকৰ শত্ৰু ছয়তানে কাক কেনেকৈ গ্ৰাস কৰিব পাৰিব তাৰ উপায় বিচাৰি ফুৰিছে। প্ৰিয় শ্ৰোতা, এইটো হল আমাৰ সকলোৰে বাবে সাৱধান বাণী। এই কথাটো আমাক ইয়োবৰ যোগেদি বুজাবলৈ চেষ্টা কৰা হৈছে যে আমাক আঘাত কৰিবলৈ ছয়তান পৃথিৱীৰ ইফালে সিফালে ঘূৰিয়েই থাকে। আপোনাৰ নিশ্চয় মনত আছে যে ছয়তানে প্ৰভু যীশুক যেতিয়া পৰীক্ষা কৰিছিল তেতিয়া সি জগতৰ সকলো ৰাজ্য তেওঁক দিম বুলি কৈছিল। তেতিয়া প্ৰভু যীশুৱে কোৱা নাছিল যে সেইবিলাক দিব পৰা ক্ষমতা ছয়তানৰ নাই, কিন্তু প্ৰভু যীশুৱে গ্ৰহণ কৰিবলৈহে অস্বীকাৰ কৰিছিল। তাৰ পৰা আমি বুজি পাওঁ যে পৃথিৱীৰ সাম্ৰাজ্যবিলাকৰ ওপৰত ছয়তানৰ ক্ষমতা আছে। আজি যদি আপুনি এই জগতৰ পৰিস্থিতিলৈ লক্ষ্য কৰে তেন্তে এনে লাগিব যেন জগতখনক ছয়তানেই চলাই আছে, নহয়নে বাৰু? অৱশ্যে সকলোতে সকলো সময়তে ঈশ্বৰেই সৰ্বেসৰ্বা, কিন্তু এটা নিৰ্দিষ্ট সময়ৰ বাবে ছয়তানৰো স্বাধীনতা আছে। কিন্তু আমাৰ স্বাধীনতাৰ কাৰণে হলে আমি ছয়তানৰ স্বাধীনতাৰ ওপৰত জয়যুক্ত হ'ব লাগিব। কিন্তু জয়যুক্ত আমি নিজে হ'ব নোৱাৰোঁ, তাৰ বাবে লাগিব মেয়ৰ পোৱালি অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টৰ তেজৰ শক্তি। এই কথা বহু বছৰ আগতেই ইতিমধ্যেই প্ৰকাশ কৰা হৈ গ'ল, কিন্তু আজিৰ আধুনিক চিন্তাধাৰাৰ মানুহে ইয়াক বুজি নাপায়। আঠ নম্বৰ পদ, তেতিয়া সদাপ্ৰভু ঈশ্বৰে ছয়তানক সুধিলে, তুমি মোৰ দাস ইয়োবলৈ মন কৰা নাইনে? ঈশ্বৰে নিশ্চয় ইয়োবলৈ আঙুলিয়াই দি কৈছিল তেওঁ কিমান ভাল আৰু বিশ্বাসী মানুহ। ছয়তানে নিশ্চয় ইয়োবলৈ কেৰাকৈ চাই তেওঁক দেখা পাইছিল আৰু আক্ৰমণ কৰিবলৈ চেষ্টাও কৰি আছিল, কিন্তু পৰা নাছিল। ন আৰু দহ নম্বৰ পদ, ছয়তানে উত্তৰ দি ঈশ্বৰক ক'লে, ইয়োবে জানো বিনা লাভে ঈশ্বৰলৈ ভয় ৰাখে। আপুনি তেওঁৰ চাৰিওফালে আৰু তেওঁৰ ঘৰৰ ও সৰ্বস্বৰ চাৰিওফালে জানো বেৰ দিয়া নাই? আপুনি তেওঁৰ হাতৰ কাৰ্যবোৰ আশীৰ্বাদযুক্ত কৰিলে আৰু তেওঁৰ সম্পত্তিও দেশত বৃদ্ধি কৰিলে। প্ৰিয় শ্ৰোতা, ছয়তানে ইয়োবকো পথভ্ৰষ্ট আৰু প্ৰহাৰ কৰিবলৈ চেষ্টা কৰি আছিল, কিন্তু জানিব পাৰিছিল যে তেওঁৰ চাৰিওফালে ঈশ্বৰে এখন বেৰ দি ৰাখিছে আৰু সেইকাৰণে একো কৰিব পৰা নাছিল। ছয়তানে কৈছিল যে ঈশ্বৰে তেওঁৰ চাৰিওফালে বেৰ দিছে আৰু সি তেওঁক স্পৰ্শ কৰিব পৰা নাই। ইয়াৰ দ্বাৰাই আমি জানো যে ঈশ্বৰে প্ৰতিজন বিশ্বাসীক বেৰেৰে আবৃত কৰি ৰাখে, আৰু ঈশ্বৰে যদি অনুমতি নিদিয়ে তেন্তে ছয়তানে ঈশ্বৰৰ কোনো ভক্তকেই স্পৰ্শ কৰিব নোৱাৰে। এঘাৰ নম্বৰ পদ, কিন্তু আপুনি এবাৰ হাত মেলি তেওঁৰ সৰ্বস্ব স্পৰ্শ কৰক, তাতে তেওঁ অৱশ্যে আপোনাৰ সাক্ষাতে আপোনাক বিদায় দিব। এয়া ছয়তানে ইয়োবৰ ওপৰত জাল পেলাইছে। ছয়তানে কৈছে যে ঈশ্বৰে তেওঁক আশীৰ্বাদ কৰিছে কাৰণেহে তেওঁ ঈশ্বৰক বিশ্বাস কৰিছে, কিন্তু ঈশ্বৰে যদি তেওঁৰ পৰা সকলো লৈ যায় তেন্তে তেওঁ নিশ্চয় ঈশ্বৰক গালি পাৰিব। এই কথাটো ইয়োবৰ ক্ষেত্ৰত সঁচা নহলেও আমাৰ বহুতৰে ক্ষেত্ৰত কিন্তু এনেকুৱা ঘটে। কথাই বতৰাই কামে কাজে মানুহে সদায় ঈশ্বৰক গালি পাৰিয়েই আছে। বহুতো মানুহ হয়তো গীৰ্জালৈ যাব পাৰে, তথাপিতো ঈশ্বৰৰ লগত তেওঁলোকৰ সম্বন্ধটো কেনেকুৱা চাওকচোন। যি কি নহওক, ইয়োবক ঈশ্বৰে বেৰ দি ৰাখিছিল যদিও ছয়তানে তাৰ ওপৰত হাত দিবলৈ চেষ্টা কৰি আছিল, কাৰণ মানুহক বেয়া কৰা, আঘাত কৰা, দুখ দিয়া, ঈশ্বৰৰ পৰা পথভ্ৰষ্ট কৰাই হ'ল ছয়তানৰ কাম। তথাপিতো আজি বহু মানুহে ছয়তানকেই অনুসৰণ কৰি আছে। বাৰ নম্বৰ পদ, তাতে ঈশ্বৰে ছয়তানক ক'লে, চোৱা, তেওঁৰ সৰ্বস্বৰ ওপৰত তোমাৰ ক্ষমতা আছে, কেৱল তেওঁৰ ওপৰতহে হাত নিদিবা। তেতিয়া ছয়তান ঈশ্বৰৰ সন্মুখৰ পৰা ওলাই গ'ল। আমি দেখিলো যে যিবিলাক বস্তুৰ ওপৰত আমি বেছিকৈ নিৰ্ভৰ কৰোঁ সেইবিলাক বস্তু কেতিয়াবা ঈশ্বৰে ছয়তানক লৈ যাবলৈ অনুমতি দিয়ে, আৰু সেইবিলাক বস্তু হ'ল আমাৰ শৰীৰৰ বল শক্তি, ল'ৰা ছোৱালী, চাকৰি বা সম্পত্তি ইত্যাদি। কাৰণ এইবিলাক অবিহনে আমি মানুহে বৰ নিৰাপত্তাহীন যেন অনুভৱ কৰোঁ আৰু পৃথিৱীত জীয়াই থাকিব নোৱাৰাৰ দৰে হওঁ। তেনে অৱস্থাত আমি ঈশ্বৰৰ ওচৰত কান্দো। তেতিয়া ছয়তানে কি কৰিলে? তেৰ নম্বৰ পদ পঢ়িছো, কোনো এদিন ইয়োবৰ পুতেক জীয়েকবিলাকে তেওঁবিলাকৰ বৰ ককায়েকৰ ঘৰত ভোজন আৰু দ্ৰাক্ষাৰস পান কৰি আছিল। চৈধ্য আৰু পোন্ধৰ নম্বৰ পদ, ইয়োবৰ ওচৰলৈ এজন দূত আহি ক'লে, গৰুবোৰে হাল টানি আছিল আৰু গাধীবোৰ সেইবোৰৰ ওচৰত চৰি আছিল, এনেতে চিয়াৰীহঁতে আক্ৰমণ কৰি সেই সকলোকে লৈ গ'ল। এনেকৈ সিহঁতে তৰোৱালৰ ধাৰেৰে দাসবিলাকক বধ কৰিলে। আপোনাক সংবাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালো। ইয়োবে মহাসুখত দিনবোৰ কটাইছিল, তেনেতে অকস্মাত এদিন অঘটনবিলাক ঘটিবলৈ ধৰিলে। তেওঁ কেতিয়াও ভাবিব পৰা নাছিল যে তেওঁৰ শত্ৰু আছিল, কিন্তু এদিন চিয়াৰীহঁতে অকস্মাত আক্ৰমণ কৰি তেওঁৰ গৰুবিলাক লৈ গল আৰু দাসবিলাকক বধ কৰিলে। ষোল্লপদ, সি কৈ থাকোঁতেই আৰু এটাই আহি ক'লে, আকাশৰ পৰা ঈশ্বৰৰ অগ্নি পৰি দাসে সৈতে মেৰৰ জাকক দগ্ধ কৰি সেইবোৰক গ্ৰাস কৰিলে। আপোনাক সংবাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালো। তাৰ পাছত সোতৰ পদৰ পৰা ঊনৈশ পদলৈকে পঢ়ি গ'লে আমি দেখো যে কলদিয়াহঁতে দলে দলে তিনিটা দলত আহি উটবোৰক কাঢ়ি লৈ যোৱাৰ উপৰিও ইউবৰ সকলো দাসকেই তৰোৱালৰ ধাৰেৰে বধ কৰি শেষ কৰি পেলাইছিল। ওঠৰ আৰু ঊনৈশ পদত চাওক, গেলাতে টেঙাৰ দৰে কাল ধুমুহাই যাকে ইউবৰ সাত পুত্ৰ আৰু তিনি কন্যাকো মহতিয়াই মাৰি পেলাইছিল। এনেকুৱা পৰিস্থিতিত আপোনালোকৰ এই অযোগ্য দাসে বাটৰ আঁত হেৰুৱা মানুহৰ দৰে হলোহেঁতেন, মানসিক ভাৰসাম্য হেৰুৱাই পাগল হৈ গলোহেঁতেন। কিন্তু সীমাহীন মানসিক যন্ত্ৰণাৰ মাজতো ইউবে ঈশ্বৰৰ আৰাধনা কৰি কি গভীৰ সত্য ঘোষণা কৰিছিল। উদঙে আহিছিলো, উদঙে উলটিম, জিহুৱাই দিছিল, জিহুৱাই নিলে, জিহুৱাৰ নাম ধন্য হওক বুলি। ইমানখিনি ঘটি যোৱাৰ পাছতো ঈশ্বৰে তেওঁলৈ অন্যায় কৰা বুলি ইউবে পাপ নকৰিলে। ইউবৰ এয়া কি আধ্যাত্মিক দম, কি আধ্যাত্মিক শক্তি! গোটেই খ্ৰীষ্টীয় জগতৰ বাবেই ইউব সকলো যুগলৈ এক মহৎ আৰু উচ্চ আদৰ্শ। প্ৰিয় শ্ৰোতা, আজিলৈ আহিছো, ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিঠিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা,
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
ভক্তিবচন, ভক্তিবচন, ভক্তিবচন।